গীতমালা 33 অধ্যায়। হে ধাৰ্মিক লোকসকল, জিহুৱাত আনন্দ ধ্বনি কৰা, তেওঁ প্ৰশংসা কৰা সাধু লোকৰেই কাম। বীণাৰে সৈতে জিহুৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁ প্ৰশংসা কৰা। তেওঁ উদ্দেশ্যে এটি নতুন গীত গোৱা, দক্ষতাৰে বাদ্য যন্ত্ৰ বজাই জয়ধ্বনি কৰা। জিহুৱাৰ বাক্য সত্য, তেওঁৰ সকলো কাৰ্যত তেওঁৰ বিশ্বাসযোগ্য। তেওঁ ধাৰ্মিকতা আৰু ন্যায় বিচাৰ ভাল পায়। সমগ্ৰ পৃথিৱী জিহুৱাৰ দয়াৰে পৰিপূৰ্ণ। জিহুৱাৰ বাক্যৰ দ্বাৰাই আকাশমণ্ডল নিৰ্মাণ কৰা হ'ল। তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নিৰ্মিত হ'ল। তেওঁ সমুদ্ৰৰ জলসমূহক বটলত গোটাই ৰখাৰ দৰে জমা কৰিলে। মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে। গোটেই পৃথিৱীয়ে জিহুৱালৈ ভয় ৰাখক। জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক, কিয়নো তেওঁ ক'লে আৰু সকলোবোৰ সৃষ্টি হ'ল। তেওঁ আজ্ঞা দিলে আৰু সকলো প্ৰতিষ্ঠিত হ'ল। জিহুৱাই জাতিবোৰৰ পৰিকল্পনা নিষ্ফল কৰে। তেওঁ লোকসমূহৰ সংকল্পবোৰ ব্যৰ্থ কৰে। জিহুৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে। তেওঁ মনৰ সংকল্প পুৰুষানুকৰ্মে স্থায়ী। ধন্য সেই জাতি যি জাতিৰ ঈশ্বৰ জিহুৱা, সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অৰ্থে মনোনীত কৰিলে। জিহুৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে। তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে। পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে। তেওঁৱে তেওঁৰ লোক সকলোৰে হৃদয়ৰ নিৰ্মাণকৰ্তা। তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে। বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়। মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়। জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নিৰ্ভয় কৰা এক মিছা আশা। মহাশক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে। যিসকলে জিহুৱালৈ ভয় ৰাখে, যিসকলে তেওঁ অসীম দয়াৰ ওপৰত আশা ৰাখে, জিহুৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে, যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্ৰাণ ৰক্ষা কৰিব পাৰে, আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে। আমাৰ প্ৰাণে জিহুৱালৈ অপেক্ষা কৰে। তেওঁৰেই আমাৰ সহায় আৰু আমাৰ ঢাল। আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে, কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভৰসা কৰিছো। হে জিহুৱা, আমাৰ ওপৰত তোমাৰ অসীম প্ৰেম থাকক, কিয়নো তুমিয়েই আমাৰ আশা ভূমি হৈছা।